চিরে পবিত্র খ্যানাতে উজ্জ্বলি উঠা খ্রিস্টর জ্যোতি।
নমস্কার, আমার ত্রাণকর্তা মহান প্রভু যীশুর নামত আপনাকে ভক্তিবচন অনুষ্ঠানলৈ স্বাগতম জানাইছো। এয়া মুকলি কৰিছো ঈশ্বৰৰ জীৱিত বাক্যৰ ধাৰাবাহিক অনুষ্ঠান ভক্তিবচন। আপোনাৰ জীৱনত যদি শান্তি পাব বিচাৰে, তেন্তে এয়া ঈশ্বৰৰ বাক্যৰ শান্তনা বাক্য ভক্তি বচন। গতিকে আহক আজিৰ শিক্ষা শুনো।
আমাৰ পৰম পবিত্ৰ প্ৰভু যীশুখ্ৰীষ্টৰ নামত নমস্কাৰ প্ৰিয় শ্ৰোতা। আশা কৰোঁ মহান পিতা পৰমেশ্বৰৰ মহান অনুগ্ৰহত আপুনি ভালে কুশলে আছে। লগতে এইবুলিও আশা কৰিছো যে আপুনি আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছে। যদিহে আজি প্ৰথমবাৰৰ বাবে শুনিছে, শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। যদিহে আপুনি আমাৰ নিয়মীয়া শ্ৰোতা কিন্তু কেতিয়াও আমালৈ চিঠি পত্ৰ লিখা নাই, তেনেহ'লে আজিয়ে লিখিবচোন। আৰু যদিহে আমালৈ মাজে সময়ে চিঠি পত্ৰ লিখি আছে, তেনেহ'লে আপোনাক ধন্যবাদ জনাইছো আৰু আগলৈকো চিঠি লিখি থাকিবলৈ অনুৰোধ কৰিছো। আমাৰ ঠিকনা ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1। ভক্তিবচন,
টি ডব্লিউ আৰ ইণ্ডিয়া,
ডাক বাকচ নম্বৰ 70, গুৱাহাটী 78100 1।
আমাৰ ৱেবছাইট www.radio882.com।
প্ৰিয় শ্ৰোতা, আপুনি বাৰু আমাৰ এই ভক্তিবচন অনুষ্ঠানটো নিয়মিতভাৱে শুনি আছেনে? যদিহে শুনি আছে, তেনেহ'লে আপোনাৰ নিশ্চয় মনত আছে যে আমি এতিয়া বাইবেলৰ প্ৰথমখন পুস্তক অৰ্থাৎ আদিপুস্তক নামৰ পুস্তকখনৰ অধ্যয়ন চলাই আছো আৰু আমি ইতিমধ্যে বহুদূৰ আগবাঢ়ি আহিলো। আমি এই আদিপুস্তকৰ 39 নম্বৰ অধ্যায়ৰ শেষৰটো পদলৈকে ইতিমধ্যে আমাৰ আলোচনা আগবঢ়ালো। গতিকে আজিৰ অনুষ্ঠানত আমি আদিপুস্তকৰ 40 নম্বৰ অধ্যায়ৰ পৰা আমাৰ আলোচনা আৰম্ভ কৰিব খুজিছো। আশা কৰোঁ আপুনি আপোনাৰ বাইবেলখন মেলি লৈছে। আহকচোন আজিৰ বাইবেল অধ্যয়ন আৰম্ভ কৰাৰ আগতে খন্তেক প্ৰাৰ্থনাত মূৰ দুৱাওঁ। আমি প্ৰাৰ্থনা কৰোঁ। স্বৰ্গত থকা অসীম দয়ালু পিতৃশ্বৰ, তোমাৰ মহান নামৰ ধন্যবাদ কৰোঁ। তুমি সৰ্বশক্তিমান, সৰ্বব্যাপী, সৰ্বজ্ঞানী ঈশ্বৰ হৈও আমাৰ দৰে ক্ষুদ্ৰ মানৱক যে ইমান প্ৰেম কৰা, সেই কথা ভাবিলেই আচৰিত হওঁ। তুমি আমাক ইমানেই প্ৰেম কৰিলা যে আমাক পৰিত্ৰাণ দিবলৈ তুমি তোমাৰ একেজাত পুত্ৰ যীশুখ্ৰীষ্টকেই আমালৈ দান কৰিলা। তেওঁ ক্ৰুচত নিজৰ পবিত্ৰ তেজেৰে আমাৰ পাপৰ প্ৰায়চিত্ত কৰিলে। আজি তেওঁত বিশ্বাস কৰি আমি অনন্ত জীৱন লাভ কৰি তোমাক পিতৃ বুলি মাতিব পৰা হৈছো। তাৰ বাবে তোমাক অশেষ ধন্যবাদ পিতা। এতিয়া আমি তোমাৰ মহান বাক্য বাইবেল শাস্ত্ৰ অধ্যয়ন কৰিবলৈ ওলাইছো। প্ৰাৰ্থনা কৰিছো তোমাৰ বাক্য তুমিয়েই আমাক বুজাই দিয়া। এই অনুষ্ঠান শুনি থকা আমাৰ মৰমৰ শ্ৰোতাসকলক তুমি উপচি পৰাকৈ আশীৰ্বাদ কৰা। জাগতিক প্ৰয়োজনসমূহৰ লগতে তেওঁলোকৰ আধ্যাত্মিক দিশৰ প্ৰয়োজনসমূহো তুমি পূৰণ কৰা, কিয়নো এই প্ৰাৰ্থনা আমাৰ মহান ত্ৰাণকৰ্তা মৃত্যুঞ্জয় প্ৰভু যীশুখ্ৰীষ্টৰ নামত আগবঢ়াইছো। আমেন। প্ৰিয় শ্ৰোতা, আদিপুস্তকৰ এই 40 নম্বৰ অধ্যায়টোত যোচেফৰ কাহিনীটো আগবাঢ়ি যোৱাৰ পৰিৱৰ্তে কাহিনীটো একেবাৰে স্থবিৰ কৰি পেলোৱা যেন আমি ক'ব লাগিব। আৰু কাহিনীটো একেবাৰে যেন আগনভৰা হৈছে আমাৰ তেনেকুৱা লাগে। আমি দেখিবলৈ পাওঁ যোছেফ আছে বন্দীশালত আৰু তেওঁক ফৰৌন ৰজাৰ প্ৰধান পাণপাত্ৰ ধৰোঁতাই একেবাৰে পাহৰি যোৱা দেখিবলৈ পাওঁ অকৃতজ্ঞভাৱে। ইয়াৰ অৰ্থনো কি বুলি আমি হয়তো সুধিব পাৰোঁ। আমি ক'ব পাৰোঁ এই সকলোবিলাকে যোছেফৰ জীৱনত ঈশ্বৰৰ আঁচনি আৰু পৰিকল্পনা সিদ্ধ কৰিছে। আমি যিমানেই আগবাঢ়ি যাম সিমানেই এই কথাটো দেখিবলৈ পাম। 37 নম্বৰ অধ্যায়ত আমি যোছেফৰ এটা তুলনা প্ৰভু যীশুখ্ৰীষ্টৰ সৈতে কৰিবলৈ আৰম্ভ কৰিছিলোঁ, হয়তো আপোনাৰ মনত আছে। এতিয়া আমি যোছেফৰ কাহিনীটোৰ বহু আগলৈ আগবাঢ়ি আহিলোঁ। আমি অলপ সময় থমকি ৰৈ আৰু অলপ তুলনা কৰোঁ হওক। প্ৰথমতে যোছেফক ভাইবিলাকক বিচাৰিবলৈ পঠিওৱা হৈছিল। দেউতাক জাকুবে তেওঁক ককায়েকহঁতক বিচাৰিবলৈ পঠিয়াইছিল। প্ৰভু যীশুখ্ৰীষ্টকো তেওঁৰ ভাইবিলাক অৰ্থাৎ ইছৰাইলৰ হেৰুৱা মেৰক বিচাৰিবলৈ পঠিওৱা হৈছিল। যোছেফক অকাৰণতে ভাইহঁতে ঘীণ কৰিছিল আৰু প্ৰভু যীশুৱেও নিজৰ বিষয়ে এনেদৰে কৈছে, তেওঁলোকে মোক অকাৰণতেই ঘীণ কৰিলে। তৃতীয়তে যোছেফক নিজৰ ভাইহঁতেই বিক্ৰী কৰিলে আৰু আমি জানো প্ৰভু যীশুখ্ৰীষ্টকো তেওঁৰ ভাই এজনে বিক্ৰী কৰিছিল। চতুৰ্থতে যোছেফক 20 ৰূপৰ মুদ্ৰাৰ বিনিময়ত বেচি দিয়া হৈছিল আৰু প্ৰভু যীশুখ্ৰীষ্টকো বেচি দিয়া হৈছিল 30 ৰূপৰ মুদ্ৰাৰ বিনিময়ত। পঞ্চমতে ভায়েকহঁতে যোছেফক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল আৰু ভাইসকলেই যীশুক বধ কৰিবলৈ ষড়যন্ত্ৰ কৰিছিল। তেওঁ নিজৰ আধিপত্যলৈ আহিল তথাপি তেওঁৰ নিজৰ লোকে তেওঁক গ্ৰহণ নকৰিলে, এইবুলি বাইবেলত লিখা আছে। ষষ্ঠ সাদৃশ্যটো হৈছে যোছেফক গাঁতত পেলোৱা হৈছিল তেওঁক মাৰিবলৈ আৰু প্ৰভু যীশুক ক্ৰুচত দিয়া হৈছিল। সপ্তমতে যোছেফক সেই গাঁতৰ পৰা তোলা হৈছিল আৰু আমি জানো প্ৰভু যীশুখ্ৰীষ্টক তৃতীয় দিনা মৃত্যুৰ পৰা তোলা হ'ল। অষ্টম সাদৃশ্যটো হৈছে যোছেফ পিতৃৰ অতি বাধ্য আছিল আৰু প্ৰভু যীশুৱে পিতৃৰ প্ৰতি ইমান বাধ্যতা প্ৰদৰ্শন কৰিছিল যে তেওঁ ক'ব পাৰিছিল যে তেওঁ সদায় পিতৃক সন্তুষ্ট কৰিবলৈকে কামবোৰ কৰে। নৱম সাদৃশ্যটো হৈছে যোছেফৰ দেউতাকে তেওঁক পঠিয়াইছিল ভায়েকহঁতক বিচাৰিবলৈ আৰু আমাক কোৱা হৈছে যে প্ৰভু যীশুৱে পিতৃৰ ইচ্ছা পালন কৰিবলৈকে ভাইবিলাকক বিচাৰি আহিছিল। দশম সাদৃশ্য হৈছে যোছেফক ভায়েকহঁতে ঠাট্টা কৰিছিল। তেওঁক অহা দেখি সিহঁতে কৈছিল, সেই সপোন দেখাটো আহিছে চোৱা। প্ৰভু যীশুকো ভাইবোৰে ঠাট্টা কৰিছিল যেতিয়া তেওঁ ক্ৰুচত আছিল। তেওঁলোকে কৈছিল, যদি তুমি খ্ৰীষ্ট হোৱা তেন্তে ক্ৰুচৰ পৰা নামি আহা। 11 নম্বৰ সাদৃশ্যটো হৈছে ককায়েকহঁতে যোছেফক গ্ৰহণ নকৰিলে আৰু যীশুকো তেওঁৰ ভাইসকল অৰ্থাৎ যিহুদী লোকসকলে গ্ৰহণ নকৰিলে। 12 নম্বৰ সাদৃশ্য, তেওঁলোকে যোছেফক মাৰিবলৈ মিটিং পাতিলে আৰু প্ৰভু যীশুৰ মৃত্যুৰ পৰিকল্পনা কৰিবলৈকো তেওঁলোকে আলোচনা পাতিছিল। 13 নম্বৰ সাদৃশ্য, তেজেৰে লুতুৰি পুতুৰি যোছেফৰ চোলাটো দেউতাকক দিয়া হৈছিল। আৰু প্ৰভু যীশুৰ ক্ষেত্ৰত আমি দেখিবলৈ পাওঁ যে মানুহবোৰে যীশুৰ তেজ লগা চোলাটো লৈ চিঠি খেলিলে। 14 নম্বৰ সাদৃশ্য, যোছেফক মিছৰলৈ বেচি দিয়াৰ পাছত বহু বছৰ তেওঁক দেখা যোৱা নাছিল। প্ৰভু যীশুখ্ৰীষ্টও এতিয়া স্বৰ্গত আছে, কিয়নো তেওঁ স্বৰ্গলৈ গুচি গ'ল। তেওঁ শিষ্যসকলক কৈছিল যে তেওঁলোকে আৰু তেওঁক দেখা নাপায় তেওঁ পুনৰ ঘূৰি নহা পৰ্যন্ত। 15 নম্বৰ সাদৃশ্য, যোছেফক এই জগত মাংসিকতা আৰু ছয়তানে প্ৰলোভন দেখুৱাইছিল কিন্তু তেওঁ প্ৰতিৰোধ কৰিছিল। প্ৰভু যীশুকো এই জগত মাংসিকতা আৰু ছয়তানে প্ৰলোভন দেখুৱাইছিল আৰু তেওঁ জয়লাভ কৰিছিল। 16 নম্বৰ সাদৃশ্য, এই সময়ছোৱাত যোছেফ জগতৰ ত্ৰাণকৰ্তা হৈ পৰিছিল জাগতিক দিশৰ পৰা, কাৰণ আকালৰ সময়ত তেওঁ মানুহক লঘোণৰ পৰা বচাইছিল। প্ৰভু যীশুখ্ৰীষ্ট সকলো দিশৰ পৰাই সমগ্ৰ জগতৰ পৰিত্ৰাতা। 17 নম্বৰ সাদৃশ্য, যোচেফক ভাইবিলাকে ঘীন কৰিছিল আৰু পৰজাতিৰ হাতত শুধাই দিছিল। তেওঁ নিজক বচাব নোৱাৰিলে, অন্যায়ভাৱে অভিযুক্ত হ'ল। আমি জানো প্ৰভু যীশুখ্ৰীষ্টকো নিজৰ লোকবিলাকে ধৰ্মীয় নেতাৰ হাতত আৰু সেই ধৰ্মীয় নেতাসকলে পৰজাতিৰ হাতত শুধাই দিলে, কিন্তু তেওঁ নিৰ্দোষ আছিল। 18 নম্বৰ সাদৃশ্য, প্ৰভু যীশুৰ বিষয়ে অনা অভিযোগবোৰ পিলাতে বিশ্বাস কৰা নাছিল। তেওঁক নিৰ্দোষী পাইছিল, তথাপি তেওঁক শাস্তি দিছিল। পটিফৰেও হয়তো যোচেফক নিৰ্দোষী বুলি জানিছিল, তথাপি শাস্তি দিবলগা হৈছিল। পটিফৰে ফৰৌনৰ আগত বাধ্য দেখুৱাব লগা হৈছিল, যেনেকৈ পিলাতে কৈশোৰৰ আগত বাধ্য দেখুৱাব লগা হৈছিল। 19 নম্বৰ সাদৃশ্য, যোচেফে বন্দীশালৰ অধিকাৰীৰ অনুগ্ৰহ পাইছিল, আৰু যীশুৰ ক্ষেত্ৰত সেই এশৰ সেনাপতিজনে কৈছিল, স্বৰূপেই এওঁ ঈশ্বৰৰ পুত্ৰ। আৰু 20 নম্বৰ সাদৃশ্য, যোচেফক অপৰাধীবোৰৰ মাজৰ এজন বুলি গণা হ'ল। তেওঁ প্ৰধান পাণপাত্ৰ ধৰোতাজনৰ বাবে আশীৰ্বাদস্বৰূপ হৈছিল আৰু বৰ চাংমাইৰ বাবে দণ্ডস্বৰূপ হৈছিল। প্ৰভু যীশুখ্ৰীষ্ট দুজন ডকাইতৰ মাজত ক্ৰুচবিদ্ধ হৈছিল, তাৰ এজনে দণ্ড পাইছিল আৰু আনজন আশীৰ্বাদপ্ৰাপ্ত হৈছিল। প্ৰিয় শ্ৰোতা, এই অধ্যায়ত আমি দেখিবলৈ পাম কিয় যোচেফ বন্দীশালত থকাটো ঈশ্বৰৰ ইচ্ছা অনুসাৰেই হৈছিল। বাইবেলৰ পৰা পঢ়ি দিম, আদি পুস্তক 40 নম্বৰ অধ্যায়ৰ 1-3 নম্বৰ পদ চাবচোন। ইয়াত এনেদৰে লিখা আছে, এইবোৰ ঘটনাৰ পাছত মিছৰৰ ৰজাৰ পাণপাত্ৰ ধৰোতাই আৰু তেওঁৰ চাংমায়ে সিবিলাকৰ প্ৰভু মিছৰৰ ৰজাৰ অহিতে জগৰ কৰিলত, ফৰৌনে প্ৰধান পাণপাত্ৰ ধৰোতা আৰু বৰ চাংমাই তেওঁৰ এই দুজন বিষয়ালৈ ক্ৰুদ্ধ হৈ ৰক্ষক সেনাপতিৰ ঘৰত থকা বন্দীশালত, যি ঠাইত যোচেফক বন্ধ কৰি থৈছিল, সেই ঠাইতে তেওঁলোককো বন্ধ কৰি থলে। প্ৰিয় শ্ৰোতা, এইটো কোনো আকস্মিক ঘটনা নহয়। ই বাৰু কি প্ৰকাশ কৰে? ই প্ৰকাশ কৰে মিছৰৰ ফৰৌনসকলে জধে মধে আৰু একনায়কত্ববাদীৰ দৰে সিদ্ধান্ত গ্ৰহণ কৰাৰ কথা। বৰ চাংমায়ে কি অপৰাধ কৰিছিল নাজানো, হয়তো ৰাতিপুৱাৰ আহাৰ তেওঁ জ্বলাইছিল, কিবা খঙত ফৰৌনে তেওঁক বন্দীশালত ৰাখিছিল। প্ৰধান পাণপাত্ৰ ধৰোতাজনে হয়তো সুৰা লৈ আহোঁতে উজুতি খাই পৰি দামী দলিচাহ নষ্ট কৰিছিল, আমি ক'ব নোৱাৰোঁ। তেওঁলোক কিয় বন্দীশালত আছিল আমাক কোৱা হোৱা নাই, কেৱল কিবা জগৰ লগোৱা বুলিহে কোৱা হৈছে। কিন্তু আমাৰ বাবে দৰকাৰী কথাটো এইয়ে যে তেওঁলোক তাতেই আছিল য'ত যোচেফো বন্দী হিচাপে আছিল। কিন্তু আমি জানো যে যোচেফে আনকি বন্দীশালতো ভাল স্থান পাইছিল। তেওঁ যলৈকে গৈছিল তাতেই তেওঁৰ সামৰ্থ্য সকলোৰে চকুত পৰিছিল। এই কথাটো যোচেফৰ ক্ষেত্ৰত সত্য আছিল, আৰু ঈশ্বৰে এটা নিৰ্দিষ্ট উদ্দেশ্যেৰে তেওঁৰ জীৱনত কাম কৰি আছিল। এতিয়া আমি 4 নম্বৰ পদটো পঢ়ি দিম, তাতে ৰক্ষক সেনাপতিয়ে তেওঁলোকক যোচেফৰ হাতত শুধাই দিলত যোচেফ তেওঁলোকৰ পৰিচাৰক হ'ল। এইদৰে তেওঁলোক কিছুদিনলৈ বন্দীশালতেই আছিল। যোচেফে তেওঁলোকক চিনি পাইছিল কাৰণ তেওঁলোকৰ দায়িত্বত আছিল। তেওঁলোক বন্দীশালত থকা সময়ত তেওঁলোকৰ চোৱা চিতা কৰাটো যোচেফৰ দায়িত্ব আছিল। 5 আৰু 6 নম্বৰ পদ, পাছে বন্দীশালত বন্ধ হৈ থকা মিছৰৰ ৰজাৰ সেই পাণপাত্ৰ ধৰোতা আৰু চাংমাই দুয়ো সপোন দেখিলে। একে ৰাতিতে প্ৰতিজনে বিশেষ বিশেষ অৰ্থ থকা এটা এটা সপোন দেখিলে, আৰু যোচেফে ৰাতিপুৱাতে তেওঁলোকৰ ওচৰলৈ গৈ তেওঁলোকক মন মাৰি থকা দেখিলে। যোচেফ আছিল আশাবাদী, উজ্জ্বলমুখৰ লোক। তেওঁ ফৰৌনৰ এই কৰ্মচাৰী দুজনক মুখ উন্দোলাই বহি থকা দেখা পালে। 7 আৰু 8 নম্বৰ পদ, তেতিয়া যোচেফে নিজ প্ৰভুৰ ঘৰৰ বন্দীশালত নিজৰে সৈতে বন্ধ হৈ থকা ফৰৌনৰ সেই দুজন বিষয়া সুধিলে, তোমালোকৰ মুখ আজি মলিন কিয়? তাতে তেওঁলোকে ক'লে, আমি সপোন দেখিলো, কিন্তু তাৰ ফলিতা দিওঁতা কোনো নাই। তেতিয়া যোচেফে তেওঁলোকক ক'লে, সপোনৰ ফলিতা জানো ঈশ্বৰৰ পৰা নহয়, বিনয় কৰোঁ তাক মোক কওকচোন। ইয়াত যোচেফে সকলো গৌৰৱ ঈশ্বৰকেই দিছে। পাছত আমি আন এজন ইব্ৰী ডেকায়ো বিদেশৰ ৰাজসভাত একে কাম কৰাই দেখিবলৈ পাম। সেই ডেকাজন হৈছে দানিয়েল। দানিয়েলেও ঈশ্বৰকেই গৌৰৱ দিছিল। খ্ৰীষ্টীয় বিশ্বাসীসকলেও আজি তেনে কৰা হ'লে কিমান ভাল হ'লহেঁতেন। আমি প্ৰভুৰ হকে যি কৰোঁ তেওঁৰ প্ৰশংসা হ'বলৈকে কৰা উচিত, আৰু তাৰ বাবে ঈশ্বৰেই গৌৰৱ পোৱাটো আমি নিশ্চিত কৰা উচিত। আমি ঈশ্বৰে আমাক দিব খোজা ধৰণে বহুতেই আশীৰ্বাদ লাভ নকৰাৰ এটা কাৰণ এইয়ে যে যেতিয়া আমি কিবা ভাল বস্তু লাভ কৰোঁ আমি সেইটো প্ৰাপ্য বুলি ধৰি লওঁ আৰু তাৰ বাবে ঈশ্বৰৰ গৌৰৱ নকৰোঁ। কথাটো আকৌ কৈছোঁ, ঈশ্বৰে আমাক যেনেদৰে আশীৰ্বাদ কৰিব বিচাৰি থাকে আমি বহুতেই তেনেদৰে আশীৰ্বাদ লাভ নকৰোঁ, কাৰণ ঈশ্বৰে যেতিয়া আমাক আশীৰ্বাদ কৰে তাৰ গৌৰৱ আমি ঈশ্বৰক নিদিওঁ, সেই আশীৰ্বাদ আমাৰ প্ৰাপ্য বুলিয়েই আমি ধৰি থওঁ, নহয়নে বাৰু? যোচেফে ঈশ্বৰক গৌৰৱ দিয়া উচিত আৰু তেওঁ দিছে। তেওঁ কৈছে, ফলিতা কওঁতা ঈশ্বৰেই নহয় জানো। এতিয়া ন নম্বৰ পদৰ পৰা তেৰ নম্বৰ পদলৈকে পঢ়িল। তেতিয়া প্ৰধান পাণপাত্ৰ ধৰোঁতাই যোচেফক নিজৰ সপোনৰ কথা ক'লে, বোলে, চোৱা, মোৰ সপোনত এজোপা দ্ৰাক্ষালতা মোৰ আগত আছিল। সেই লতাৰ তিনিটা ডাল, পাছে সি কুঁহি মেলি ফুল ধৰা যেন দেখিলোঁ, আৰু থোপাই থোপাই তাৰ গুটি লাগি পকিল। তেতিয়া মোৰ হাতত ফৰৌনৰ পাণপাত্ৰ থকাত মই সেই দ্ৰাক্ষাগুটি নি পাত্ৰত চেপি ফৰৌনৰ হাতত সেই পাণপাত্ৰ দিলোঁগৈ। তাতে যোচেফে তেওঁক ক'লে, ইয়াৰ ফলিতা এই, সেই তিনিটা ডালেই তিনিদিন বুজায়। তিনিদিনৰ ভিতৰত ফৰৌনে আপোনাৰ মূৰ দাঙি পুনৰাই আপোনাক আগৰ বাবতে নিযুক্ত কৰিব। তাতে আপুনি আগেয়ে পাণপাত্ৰ ধৰোঁতা হৈ যেনেকৈ পাণপাত্ৰ দিছিলে তেনেকৈ আকৌ ফৰৌনৰ হাতত পাণপাত্ৰ দিব। এইটো মন কৰিবলগীয়া কথা যে পুৰণি নিয়মৰ দিনত ঈশ্বৰে সপোন ব্যৱহাৰ কৰিছিল, নতুন নিয়মৰ দিনত ঈশ্বৰে তেনেদৰে নকৰে, কাৰণ এতিয়া শাস্ত্ৰ সম্পূৰ্ণৰূপত আমাৰ হাতত আছে। আজি আমাক সপোন নালাগে, কিয়নো ক'বলগীয়া গোটেইখিনি কথা বাইবেলৰ যোগেৰে ঈশ্বৰে আমাক জনাই থৈছে। কিন্তু সেই কালত ঈশ্বৰে সপোনৰ যোগেদি কথা কৈছিল আৰু তেওঁলোকৰ প্ৰতি অৰ্থপূৰ্ণ প্ৰতীক ব্যৱহাৰ কৰিছিল। পাণপাত্ৰ ধৰোঁতাজনে সুৰা দিয়া কথাটো বুজি পাব, কাৰণ তেওঁ ফৰৌনক সেই সেৱাই কৰি আহিছিল। পাছত আমি পাম যে নবুখধনেছৰ ৰজাই সপোনত এটা মূৰ্তি দেখিব। তেওঁ তেনে ছবি আৰু মূৰ্তিৰ সৈতে পৰিচিত আছিল, তেনে কথা তেওঁ সহজে বুজি পাব। যোচেফে সপোনৰ ফলিতা দিয়াত সফল হৈছিল আৰু প্ৰধান পাণপাত্ৰ ধৰোঁতাজনক আশ্বাস দিছিল যে তেওঁ তিনিদিনৰ ভিতৰতেই পুনৰ কামত মকৰল হ'ব। চৈধ্য নম্বৰ পদ, কিন্তু যেতিয়া আপোনাৰ মংগল হ'ব তেতিয়া মোক সোঁৱৰিব, আৰু বিনয় কৰোঁ অনুগ্ৰহ কৰি ফৰৌনৰ আগত মোৰ কথা জনাই মোক এই ঘৰৰ পৰা উলিয়াই নিয়াব। যোচেফে কৈছে, আপুনি তিনিদিনৰ পাছতেই ইয়াৰ পৰা বাহিৰ হ'ব, কিন্তু মই ইয়াতেই পচি থাকিব লাগিব যদিহে কোনোবাই মোৰ হৈ ফৰৌনৰ আগত নকয়। মই আপোনাৰ সপোন ব্যাখ্যা কৰিলোঁ, অনুগ্ৰহ কৰি মোক আপুনি যেন পাহৰি নাযায়। তাৰ পাছত তেওঁ নিজৰ পটভূমিৰ বিষয়ে অলপ আভাস দিছে। পোন্ধৰ নম্বৰ পদ, কিয়নো স্বৰূপেই ইব্ৰিয়াবিলাকৰ দেশৰ পৰা মোক চুৰ কৰি অনা হ'ল, আৰু ইয়াতো মই একো নকৰাকৈয়েই সিবিলাকে মোক এই বন্দীশালত পেলাই থৈছে। যদিও এই কথা লিখা হোৱা নাই, কিন্তু সেই প্ৰধান পাণপাত্ৰ ধৰোঁতাজনে বোধ হয় যোচেফৰ আগত প্ৰতিজ্ঞা কৰিছিল ফৰৌনৰ আগত তেওঁৰ হৈ কবলৈ। ষোল্ল আৰু সোতৰ নম্বৰ পদ, পাছে বৰচাংমায়ে সপোনৰ ফলিতা ভাল দেখি তেওঁ যোচেফক ক'লে, ময়ো সপোন দেখিলোঁ, চোৱা, মোৰ মূৰৰ ওপৰত বগা পিঠাৰ তিনিটা খৰাহী আছিল। তাৰে ওপৰৰটো খৰাহীত ফুৰণৰ নিমিত্তে চাংমায়ে যুগুত কৰা অনেকবিধৰ আহাৰ আছিল। তাতে চৰাইবোৰে মোৰ মূৰৰ ওপৰৰ খৰাহীৰ পৰা সেইবোৰ খালে। চাংমায়েজনে দেখা সপোনটো তেওঁ বুজি পাব পৰা প্ৰতীকৰ ভিতৰতেই আছিল। তেওঁ পিঠাৰে ভৰা খৰাহী এটাৰ কথা নিশ্চয় বুজি পাব পাৰে। ১৮ আৰু ১৯ নম্বৰ পদ। তেতিয়া যোছেফে উত্তৰ দি ক'লে, তাৰ ফলিতা এই তিনিটা খৰাহীয়েই তিনিদিন বুজায়। তিনিদিনৰ ভিতৰত ফৰৌনে আপোনাৰ পৰা আপোনাৰ মূৰ দাঙি আপোনাক কাঠ এডালত আঁৰিব, তাতে চৰাইবোৰে আপোনাৰ গাৰ পৰা আপোনাৰ মঙহ খাবহি। যোছেফে তেওঁৰ হৈ সপোনৰ ফলিতা দিছে, কিন্তু তেওঁ সাৱধান কৰি দিছে যে তেওঁৰ বাবে ফলটো ভাল নহ'ব। তিনিদিনৰ ভিতৰতে তেওঁক নি ফাঁচি দিয়া হ'ব আৰু চৰাইবোৰে তেওঁৰ মঙহ খাব। ২০ৰ পৰা ২৩ নম্বৰ পদলৈকে পঢ়ি দিম। পাছে তৃতীয় দিনা ফৰৌনৰ জন্মদিন হোৱাত তেওঁৰ পাত্ৰমন্ত্ৰী আদি সকলো বিষয়াবিলাকৰ নিমিত্তে ভোজ যুগুত কৰিলে। তাতে তেওঁৰ বিষয়াবিলাকৰ মাজৰ প্ৰধান পাণপাত্ৰ ধৰোতাৰ আৰু বৰ চাংমাইৰো মূৰ দাঙিলে। যোছেফে তেওঁলোকক ফলিতা দিয়াৰ দৰেই তেওঁ প্ৰধান পাণপাত্ৰ ধৰোতাক পুনৰ নিজ পাণপাত্ৰ ধৰা বাবতেই নিযুক্ত কৰিলে। তাতে তেওঁ ফৰৌনৰ হাতত পাণপাত্ৰ দিলে, কিন্তু বৰ চাংমাই খলে তেওঁ আঁৰি থলে। তথাপি প্ৰধান পাণপাত্ৰ ধৰোতাই যোছেফক সোঁৱৰণ নকৰিলে, কিন্তু তেওঁক পাহৰি গ'ল। বেচেৰা যোছেফ, তেওঁৰ বাবে এতিয়া আশাহীন অৱস্থা যেন হ'ল। তেওঁ কেৱল দাসেই নহয়, তেওঁ ভুৱাকৈ অভিযুক্ত। তেওঁৰ বাবে বন্দীশালৰ বেৰখন বেলেগ অপৰাধীৰ নিচিনাই বাস্তৱ। তেওঁ বন্দীশালত পতিফৰে তেওঁক পাহৰিবৰ বাবে তেনে কৰিছে। নিজৰ ঘৰত এটা কেলেংকাৰী ঢাকিবলৈ পতিফৰে তেওঁক বন্দীশালত ৰাখিছে, আৰু তাৰ বাবে যোছেফে ভুগি আছে। যোছেফৰ এটা ক্ষীণ আশা আছিল যে প্ৰধান পাণপাত্ৰ ধৰোতাজনে তেওঁৰ কথা ফৰৌনৰ আগত ক'ব। কিন্তু পাণপাত্ৰ ধৰোতাজনে চাকৰি ঘূৰাই পাই আকৌ ফৰৌনৰ বিশ্বাসভাজন হৈ ইমান আনন্দিত হৈ পৰিছিল যে তেওঁ যোছেফক পাহৰি গৈছিল। ঈশ্বৰে তেওঁক আৰু কিছুদিন তাতেই ৰাখিব বিচাৰিছে, সেই বন্দীশালত। যদি পাণপাত্ৰ ধৰোতাজনে ফৰৌনক ক'লেহেঁতেন, এজন বন্দী আছে, তেওঁ কিন্তু নিৰপৰাধী, তেওঁ বন্দীশালত থকাটো উচিত নহয়, তেওঁ মোৰ হৈ সপোনৰ ফলিতা ক'লে, যদিহে আপুনি তেওঁক মুক্তি দিয়ে মই বৰ ভাল পাম, তেতিয়া তেওঁৰ কথা শুনি ধৰক ফৰৌনে যোছেফক এৰি দিলে, তেতিয়া কি হ'লহেঁতেন বাৰু? ফৰৌনৰ সপোনৰ ফলিতা দিব লগা সময়ত যোছেফ মিছৰ দেশত নাথাকি কনান দেশত নিজৰ ঘৰতে থাকিলহেঁতেন, নহয় জানো? কাৰণ তাৰ আগতেই তেওঁ তেনেদৰে মুক্তি পাই নিশ্চয় নিজৰ ঘৰলৈ উভতি আহিলহেঁতেন। কিন্তু ঈশ্বৰে তেওঁক ফৰৌনৰ ওচৰত ৰাখিব বিচাৰিছে সেই সময়ৰ কাৰণে, আৰু তাৰ বাবে বন্দীশালেই সুবিধাজনক ঠাই, কাৰণ ফৰৌনে দৰকাৰ হ'লেই তেওঁক বিচাৰি পাব। হতাশাজনক অৱস্থাটো যোছেফে বিশ্বাস কৰিছিল যে ঈশ্বৰে তেওঁৰ জীৱনত কাম কৰি আছিল, আৰু বিশ্বাসৰ ফলো চকুত পৰিছিল। তেওঁ জীৱনৰ সকলো সম্বন্ধতেই বিশ্বস্ত আছিল। তেওঁ পতিফৰৰ প্ৰতি বিশ্বস্ত আছিল, বন্দীশালত তেওঁ বন্দীশালৰ অধিকাৰীৰ প্ৰতি বিশ্বস্ত আছিল, তেওঁ ঈশ্বৰৰ প্ৰতি বিশ্বস্ত আছিল, সদায় ঈশ্বৰকেই গৌৰৱ দিছিল। আমি পাছত দেখিম যে তেওঁ ফৰৌনৰ প্ৰতিও বিশ্বস্ত হ'ব, তেওঁ নিজৰ ভাইসকলৰ প্ৰতিও বিশ্বস্ত হ'ব। দেখিছেনে, যোছেফৰ বিশ্বাসেই তেওঁক বিশ্বস্ত কৰিছে। প্ৰিয় শ্ৰোতা, আমি বিশ্বাস কৰোঁ, আপুনি যদি এজন প্ৰকৃত বিশ্বাসকাৰী লোক, তেনেহ'লে আপুনিও বিশ্বস্ত হ'ব। আজি দুখৰ কথা এইয়ে যে আমি আস্থা ৰাখিব পৰা খুব কম খ্ৰীষ্টিয়ান লোকে আছে। এটা বৰ বিশাল খ্ৰীষ্টিয়ান অনুষ্ঠানৰ মুৰব্বী এজনে এবাৰ কৈছিল যে তেওঁ বিশ্বাসত ল'ব পৰা খুব কম মানুহে তেওঁৰ অনুষ্ঠানটোত আছে। মন কৰক, সেইটো এটা খ্ৰীষ্টিয়ান অনুষ্ঠান আছিল। নিজৰ পদবীৰ প্ৰতি বিশ্বস্ত খুব কম মানুহে আমি দেখা পাওঁ। তেওঁলোকৰ বাবে আমি ঈশ্বৰক ধন্যবাদ দিওঁ। আমি আমাৰ লগত এনে বিশ্বস্ত মানুহ থাকিলে বৰ ভাল পাওঁ, আৰু তেওঁলোকক বৰ আদৰ কৰিব লাগে। যোচেফ তেনেধৰণৰ মানুহ আছিল। তেওঁৰ বিশ্বাসেই তেওঁক বিশ্বস্ত কৰিছিল। এইটোৱে তেওঁক জীৱনত আশাবাদী মনোভাৱ দিছিল, আনকি দুখ কষ্টৰ মাজতো। আৰু বিশ্বাসেই তেওঁক আনৰ প্ৰতি সহানুভূতিশীল আৰু মৰমীয়াল মনোভাৱ দিছিল। পাণপাত্ৰ ধৰোতা আৰু চাংমাইজনৰ প্ৰতি তেওঁ কিমান সদয় আছিল মন কৰকচোন। আৰু পাছত ভাইসকলৰ প্ৰতি তেওঁৰ দয়া আমি দেখিবলৈ পাম। বিশ্বাসে তেওঁলৈ কৰা আন এটা কাম এয়ে আছিল যে তেওঁ অতি নম্ৰ হৈছিল। তেওঁৰ সকলো কৃতিত্বৰ বাবে গৌৰৱ তেওঁ ঈশ্বৰকেই দিছিল। তেওঁ অতি আদৰণীয় লোক আছিল। কিহৰ বাবে? তেওঁ ঈশ্বৰত বিশ্বাস ৰাখিছিল। তেওঁৰ পিতৃ অব্ৰাহামে কৰাৰ নিচিনাকৈ তেওঁ ঈশ্বৰত বিশ্বাস কৰিছিল আৰু সেই বিশ্বাসে তেওঁৰ জীৱনত এই ফলবোৰ উৎপন্ন কৰিছিল। এয়াই যোচেফ বন্দীশালত পাহৰি যোৱা অৱস্থাত। কিন্তু কোনোবা এজনে হ'লে তেওঁক পাহৰা নাই। কোন বাৰু সেইজন? ঈশ্বৰ। ঈশ্বৰে তেওঁক পাহৰা নাই আৰু তেওঁৰ জীৱনত কাৰ্য কৰি আছে। প্ৰিয় শ্ৰোতা, ইয়াতে আপোনাৰ মোৰ বাবে এটা বাৰ্তা আছে। এই মুহূৰ্তত আপোনাৰ পৰিস্থিতি কি আমি নাজানো, কিন্তু আমি পাই থকা চিঠিৰ পৰা গম পাওঁ যে বহুতেই কঠিন অৱস্থাত আছে। হয়তো আপুনি বাট দেখা নাই, উপায় পোৱা নাই। ঈশ্বৰেনো সেই বিষয়ে চিন্তা কৰেনে বুলি হয়তো আপুনি ভাবিছে। সেইবাবে ঈশ্বৰে যোচেফৰ কাহিনীটো আমাক দিছে। আপুনি এই বুলি জনাটো বিচাৰে যে তেওঁ চিন্তা কৰে আৰু তেওঁ আপোনাৰ জীৱনত কাৰ্য কৰি আছে। যদি আপুনি তেওঁৰ সন্তান, তেন্তে আপোনাৰ ভালৰ কাৰণেই কিবা কিবি ঘটিবলৈ তেওঁ দি থাকে। তেওঁৰ অনুশাসন সদায় আমাৰ ভালৰ বাবেই। আমি মনত পেলাবই লাগিব আমাৰ ঈশ্বৰ কি যে অপূৰ্ব। সেই ঈশ্বৰে আপোনাক আশীৰ্বাদ কৰক। আমেন।
ইমান পৰে আপুনি ভক্তিবচন অনুষ্ঠানটি শুনিলে।
এই বিষয়ে আপোনাৰ মতামত জানিবলৈ পালে আমি নথৈ আনন্দিত হওঁ। আমি প্ৰস্তুত কৰা বাইবেল অধ্যয়নৰ আন চিডিসমূহ পাব বিচাৰিলেও আমালৈ লিখক।
অনুষ্ঠানটি শুনি কেনে পালে আমালৈ চিঠি লিখি জনাবচোন। অনুষ্ঠানত প্ৰচাৰ কৰা কোনো কথা বুজিব লগা থাকিলেও আমালৈ লিখক।
আমাৰ ঠিকনা
ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১।
ঠিকনাটো আৰু এবাৰ কৈছো, ভক্তিবচন
ট্ৰান্সৱৰ্ল্ড ৰেডিঅ' ইণ্ডিয়া, ডাক বাকচ নম্বৰ 70 গুৱাহাটী 78100১। আমাৰ ইমেইল এড্ৰেছটো হৈছে assamese@radio882.com। আমাৰ ৱেবছাইট www.twr.in।
আপুনি টেলিফোনৰ মাধ্যমেৰেও আমাক যোগাযোগ কৰিব পাৰে। আমাৰ টেলিফোন নম্বৰটো হৈছে 03-61-260-4671। ফোন নম্বৰটো আকৌ এবাৰ কৈছো, 03-61-260-4671। আজিৰ অনুষ্ঠানটি ইমানতে সামৰিছো। ঈশ্বৰৰ শান্তি আৰু অনুগ্ৰহ আপোনাৰ লগত থাকক। ধন্যবাদ।
শুনিব আকোৱালিলো নিশ্চয়।